বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজীক। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত কালি প্ৰায় 67.71% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীত দেহাৱসান ঘটে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু গুজৰাট টাইটানছ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত কালি প্ৰায় 67.71% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ 9খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লোৱা হয়। ইয়াৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ 25টা, তেলেংগানাৰ 17টা, উত্তৰ প্ৰদেশৰ 13টা, মহাৰাষ্ট্ৰৰ 11টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ 8টাকৈ, বিহাৰৰ 5টা, ওড়িশা আৰু ঝাৰখণ্ডৰ 4টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি চতুৰ্থ পৰ্যায়ত বিহাৰত 57.02, জম্মু কাশ্মীৰত 37.98, ঝাৰখণ্ডত 65.31, মধ্যপ্ৰদেশত 70.98, মহাৰাষ্ট্ৰত 59.64, ওড়িশাত 73.97, তেলেংগানাত 64.93, উত্তৰ প্ৰদেশত 58.05, পশ্চিমবংগত 78.44% ভোটদান হয়। ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 1717গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ই ভি এমত বন্দী হয়। নিৰ্বাচন আয়োগে কালি ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱা বুলি প্ৰকাশ কৰিছে। আয়োগে কৈছে যে দুৰ্ভাগ্যজনক ঘটনাক্ৰমত তেলেংগানাৰ চম্পাপেটত কালি নিৰ্বাচনী কৰ্তব্য সম্পাদনৰ সময়ত এগৰাকী নিৰ্বাচনী বিষয়াৰ দেহাৱসান ঘটে। আয়োগে এই সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তেলেংগানাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ দেহাৱসান ঘটা নিৰ্বাচনী বিষয়াগৰাকীৰ পৰিয়ালক ততালিকে এককালীন সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰি ভোটদাতাক আকৰ্ষণ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিজৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। ৰোড শ্বৰ সময়ত পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক সমবেত হোৱা পৰিলক্ষিত হয়। শ্ৰীমোদীয়ে সন্ধিয়াৰ ভাগত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বাহিৰৰ মহামানা মদন মোহন মালব্যৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত 5 কিলোমিটাৰ দীঘলীয়া এই ৰোড শ্ব আৰম্ভ কৰে। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ ধুলেত প্ৰচাৰ সভাত অংশ লয়। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে ভাৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হ'ব। ইফালে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পাঞ্জাবৰ পাটিয়ালাত দলীয় প্ৰাৰ্থীৰ হৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ বুজাবুজিয়ে পাঞ্জাবক সম্পূৰ্ণৰূপে ধবংস কৰিলে আৰু প্ৰগতিশীল পাঞ্জাবৰ বাবে এতিয়া বিজেপিয়ে একমাত্ৰ বিকল্প বুলি মন্তব্য কৰে। আনহাতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ সৈতে কালি ৰায়বেৰেলীত প্ৰচাৰ চলায়। শ্ৰীগান্ধীয়ে কয় যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে দলে কৃষকসকলৰ ঋণ মাফ কৰিব। ইফালে BSPৰ মুৰববী মায়াৱতীয়ে কালি উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। বিজেপিক আক্ৰমণ কৰি শ্ৰীমতী মায়াৱতীয়ে গেৰুৱা দলটো এবাৰ ক্ষমতালৈ নাহে বুলি উল্লেখ কৰে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি দৃঢ়তাৰে কয় যে ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব আৰু ভাৰতক মধ্য এছিয়াৰ সৈতে সংযোগ কৰিব। মুম্বাইত এখন সংবাদমেল সম্বোধন কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিখন হ'ল কৌশলগতভাৱে অতি বিশেষ আৰু ই কৰাচীৰ লগতে পাকিস্তানৰ গোৱেডাৰ বন্দৰসমূহক বাদ দি ইৰাণৰ মাজেৰে দক্ষিণ এছিয়াৰ মধ্য এছিয়াৰ মাজত নতুন বাণিজ্যিক পথ মুকলি কৰিব। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ব্যৱসায়িক সম্প্ৰদায়ে স্পৰ্শকাতৰ আৰু ব্যস্ত পাৰস্য উপসাগৰ আৰু হৰমুজ প্ৰণালীৰ সলনি সৰবৰাহৰ বিকল্প পথৰ অন্বেষণ কৰিবলৈ নতুন অৰ্থনৈতিক সুযোগ লাভ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে NDA চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা UPIৰ তুলনাত যথেষ্ট ভাল আৰু কোভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ সময়ত সাহায্য অভিযানৰ বাবে পৰ্যাপ্ত সম্পদ ব্যৱহাৰ কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমতী সীতাৰমণে দলটোৱে ইস্তাহাৰত প্ৰকাশ কৰা ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। দলটোৱে প্ৰস্তাৱিত আঁচনিসমূহৰ বাবদ কিমান ব্যয় হ'ব সেয়া গণনা কৰিছে নে নাই সেই বিষয়েও জানিব বিচাৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলে সুশীল কুমাৰ মোদীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে সুশীল কুমাৰ মোদীয়ে বিহাৰত বিজেপিৰ উত্থান আৰু সাফল্যত অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাগৰাকীয়ে জৰুৰীকালীন অৱস্থাৰ তীৰ বিৰোধিতা কৰি ছাত্ৰ ৰাজনীতিত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ৰাজনীতিৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত প্ৰয়াত সুশীল কুমাৰ মোদীৰ গভীৰ জ্ঞান আছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে নেতাগৰাকীয়ে প্ৰশাসক হিচাপে ভালেমান উল্লেখনীয় কাম কৰি থৈ গৈছে আৰু জি এছ টি বিধেয়ক গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁৰ সক্ৰিয় ভূমিকাৰ কথা সদায় স্মৰণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে তেওঁৰ শোকবাৰ্তাত কয় যে সুশীল কুমাৰ মোদীৰ বিয়োগত বিহাৰে চিৰকালৰ বাবে এগৰাকী মহান নেতাক হেৰুৱালে। শ্ৰীশ্বাহে কয় যে প্ৰয়াত নেতাগৰাকীৰ ৰাজনীতি দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ প্ৰতি উৎসৰ্গিত আছিল। সুশীল কুমাৰ মোদীৰ বিয়োগত বিহাৰৰ ৰাজনীতিত সৃষ্টি হোৱা শূন্যতা বহুদিনলৈ পূৰণ কৰিব পৰা নাযাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ কাইলৈৰ পৰা অহা 18 মেলৈ স্নাতক পৰ্যায়ৰ বাবে চলিত বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চি ইউ ই টি ইউ জি অনুষ্ঠিত কৰিব। ভাৰতৰ বাহিৰৰ 26খন চহৰকে ধৰি দেশৰ 379খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলৰ এডমিট কাৰ্ড চি ইউ ই টি ডেশ ইউ জি এল এট দ্য ৰেট এন টি এ ডট এ চি ডট আই এন ৱেবছাইটত মুকলি কৰা হৈছে বুলি সংস্থাই এক বিবৃতিযোগে জানিবলৈ দিছে। পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ আবেদন পত্ৰ নম্বৰ আৰু জন্ম তাৰিখ ব্যৱহাৰ কৰি ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পৰীক্ষা সন্দৰ্ভত শেহতীয়া তথ্যৰ বাবে পৰীক্ষাৰ্থীসকলক নিয়মীয়াকৈ সংস্থাৰ ৱেবছাইট www.nta.ac.in আৰু cuet-ug@nta.ac.in চাবলৈ পৰামৰ্শ দিয়া হৈছে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপান্না আৰু এবডেনৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইটালীৰ ফ্ৰান্সেস্ক পাছাৰো আৰু মাটেও অৰ্ণাল্ডিক 6-2, 6-2 পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিপ্ৰাপ্ত বোপান্না আৰু এবডেনৰ যুটীটো আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ চিমন বলেলি আৰু এণ্ড্ৰিয়া ৱাৱাছৰিৰ সন্মুখীন হ'ব। গুজৰাট টাইটান্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দলে 1 পইণ্টকৈ লাভ কৰে। ফলত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত ইতিমধ্যে প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ স্থান নিশ্চিত হৈ পৰে। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় বক্সাৰসকলে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এলৰ্ডা কাপ প্ৰতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে অভিযান আৰম্ভ কৰিছে। মহিলাৰ 52 কিলোগ্ৰাম ওজন শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখাত জৰিনে আয়োজক দেশৰ ৰাংখী বাৰ্ডি ঝানছায়াক 5-0 গেমত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। ইপিনে মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ মীনাক্ষীয়ে কাজাখস্তানৰ গাছিমভা ৰক্সানাৰ বিৰুদ্ধে 4-1 গেমত বিজয় সাব্যস্ত কৰে। আন এগৰাকী ভাৰতীয় খেলুৱৈ অনামিকাই মহিলাৰ 50 কিলোগ্ৰাম ওজন শাখাত ঝুমা বাৰিভা আৰাইলিমক পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত কালি প্ৰায় 67.71% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী 3টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীত দেহাৱসান ঘটে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু গুজৰাট টাইটান্ছ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।